ইবৰি অধ্যায় দহ। কিয়নো বিধান ভাবি মংগলৰ ছায়াবিশিষ্ট হৈ সেইবোৰ বিষয়ত প্ৰকৃত মূৰ্তি বিশিষ্ট নোহোৱাত একে প্ৰকাৰৰ যিবোৰ বাৰ্ষিক বলিদান পুৰোহিতসকলে সদায় উৎসৰ্গ কৰে, সেইবোৰৰ দ্বাৰাই সেই সকলোবোৰে চাপি যোৱাবিলাকক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে। পৰা হলে উৎসৰ্গ কৰা স্থগিত হলহেঁতেন নহয়নে? কিয়নো আৰাধনাকাৰীবিলাক এবাৰ সূচীকৃত হোৱা হলে তেওঁবিলাকৰ কোনো পাপ বিবেক আৰু নাথাকিলহেঁতেন। কিন্তু সেই সকলোবোৰৰ দ্বাৰাই বছৰে বছৰে পাপহে সোঁৱৰণ কৰা হৈছিল, কিয়নো পাপ গুচাবলৈ খতৰা আৰু সাগৰ তেজৰ সাধ্য নাই। এই হেতুকে খ্ৰীষ্টে জগতত সোমোৱা কালত কয়,
তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোলৈ শৰীৰ যুগুত কৰিলা। হোমত আৰু পাপাৰ্থক বলিদানত তুমি সন্তুষ্ট নহলা। তেতিয়া মই কলো, চোৱা, মই আহিলো, পুস্তকখনত মোৰ বিষয়ে এনে লিখা আছে, হে ঈশ্বৰ, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলো।
তেওঁ ওপৰত প্ৰথমতে কয়, বলিদান, নৈবেদ্য, হোম আৰু পাপাৰ্থক বলিদানলৈ তুমি ইচ্ছা নকৰিলা আৰু সেইবোৰত সন্তুষ্টও নহলা। এইবোৰ বিধানৰ দৰে উৎকৃষ্ট হয়। পাছত কলে, চোৱা, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলো। এই দ্বিতীয়টো থিৰ কৰিবৰ কাৰণে তেওঁ প্ৰথমটো গুচাই পেলাইছে। সেই ইচ্ছাৰে আমি যীশুখ্ৰীষ্টৰ শৰীৰ নৈবেদ্য স্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰ কৃতি হলো। প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱাৰ কাৰ্য কৰি যি প্ৰকাৰৰ বলিদানে কেতিয়াও পাপ গুচাব নোৱাৰে, সেই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গা কৰি থাকে। কিন্তু তেওঁ হলে একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গা কৰি সদাকালৰ অৰ্থে ঈশ্বৰৰ সোঁফালে বহি তেতিয়াৰে পৰা তেওঁৰ শত্ৰুবিলাকক তেওঁৰ ভৰি পীড়া কৰা নোহোৱা মানলৈকে অপেক্ষা কৰি আছে। কাৰণ তেওঁ পবিত্ৰ কৰাবিলাকক একমাত্ৰ নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে সিদ্ধ কৰিলে। তাত বাজে পবিত্ৰ আত্মায়ো আমাক সাক্ষ্য দিছে, কিয়নো প্ৰভুৱে কৈছে,
সেইদিনৰ পাছত তেওঁবিলাকে সৈতে মই এই নিয়ম কৰিম, তেওঁবিলাকৰ চিত্তত মোৰ বিধান দিম আৰু তেওঁবিলাকৰ হৃদয়ত তাক লিখিম।
এই কথা কোৱাৰ পাছত তেওঁ আকৌ কয়,
আৰু তেওঁবিলাকৰ পাপ আৰু অধৰ্মবোৰ মই আৰু নোসোঁৱৰিম।
বাৰু, যি স্থলত এইবোৰৰ মোচন হল, এনে স্থলত পাপাৰ্থক নৈবেদ্য নাই আৰু। এতেকে সেই ভাইবিলাক যীশুৱে আৰ কাপোৰেদি অৰ্থাৎ তেওঁৰ মাংসেদি যি নতুন আৰু জীৱনময় পথ আমাৰ কাৰণে আৱিষ্কাৰ কৰিলে, আমি সেই পথেদি যীশুৰ তেজৰ গুণে পবিত্ৰ স্থানত সোমাবলৈ হাঁহিয়াল হোৱাত আৰু ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত মহান আমাৰ এজন পুৰোহিতো থকাত আৰু কুবিবেকৰ পৰা আমাৰ হৃদয় শান্তি কৰা হোৱাত, আহা, আমি সত্য হৃদয়ৰ সহিত সম্পূৰ্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ হওঁ। আৰু আমাৰ শৰীৰ শুদ্ধ পানীৰে ধুওৱা হলত আমি স্বীকাৰ কৰা আশালৰ নোহোৱাকৈ ৰাখোঁ হওঁ, কিয়নো যিজনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী। আৰু প্ৰেমত আৰু সৎকৰ্মত উত্তেজিত হবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁ। আৰু কোনো কোনোৰ দস্তুৰ মতে আমি গোট খাবলৈ নেৰি দিন যিমান ওচৰ হোৱা দেখা সিমান অধিককৈ পৰস্পৰে উদগাওঁ হওক, কিয়নো সত্যৰ তত্ত্ব জ্ঞান পোৱাৰ পাছত আমি যদি জানি শুনি পাপ আচৰণ কৰোঁ, তেন্তে পাপাৰ্থক বলিদান আৰু বাকী নাথাকে, কেৱল সুদ বিচাৰৰ এক ৰকম ভয়ংকৰ অপেক্ষা আৰু বিপক্ষবিলাকক গ্ৰাস কৰিবলৈ উদ্যত হোৱা অগ্নিৰ কোপ থাকে। যিকোনোৱে মুচিৰ বিধান অৱহেলা কৰে তেওঁ দুই তিনি সাক্ষীৰ প্ৰমাণেৰে বিনা কৰুণাৰে মৰিব লগা হয়। তেন্তে ঈশ্বৰৰ পুত্ৰক যিজনে ভৰিৰ তলত গছকে আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰকৃত হৈছিল তাক অসুচি কৰে আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, তোমালোকৰ বিবেচনাৰ দৰে তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্য পাত্ৰ বুলি গণিত হ'ব। কথা যিজনাই কলে তেওঁক আমি জানো,
কিয়নো প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম।
আৰু এবাৰ
প্ৰভুৱে নিজৰ মানুহবিলাকৰ সোধ বিচাৰ কৰিব।
জীৱনময় ঈশ্বৰৰ হাতত পৰা অতি ভয়ংকৰ কথা, কিন্তু তোমালোকে পোহৰ পোৱাৰ পাছত যি কালত নানা দুখ ভোগ স্বৰূপ মহাযুদ্ধ সহন কৰিছিলা, অৰ্থাৎ এপিনে নিন্দা আৰু ক্লেশত কৌতুকৰ পাত্ৰ হৈছিলা, আনপিনে সেই একে অৱস্থাত পৰা মানুহবিলাকৰ সহভাগী আছিলা, সেই আগৰ কাল সোঁৱৰিবা, কিয়নো তোমালোকে বন্ধন হোৱাবিলাকৰ দুখত দুখিত হৈছিলা আৰু তোমালোকৰ অধিক উত্তম আৰু সদায় থকা সম্পত্তি আছে বুলি জানি আনন্দেৰে তোমালোকৰ সৰ্বস্বৰ অপহৰণ সহন কৰিছিলা। এতেকে মহাপুৰস্কাৰযুক্ত তোমালোকৰ যি সাহ তাক ত্যাগ নকৰিবা, কিয়নো তোমালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পোৱা, এই নিমিত্তে ধৈৰ্য তোমালোকৰ প্ৰয়োজন আছে।
কিয়নো অলপতে আহিব লগাজনা আহিব, পলম নকৰিব, কিন্তু মোৰ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ, কিন্তু যদি হুঁহকি যায় তেন্তে মোৰ প্ৰাণ সেইজনত সন্তুষ্ট নহ'ব।
কিন্তু যিবিলাক সৰ্বনাশলৈ হুঁহকে আমি তেওঁবিলাকৰ মাজৰ নহওঁ, জীৱাত্মাৰ ৰক্ষা লাভ কৰিবৰ কাৰণে বিশ্বাস কৰাবিলাকৰ মাজৰহে হৈছোঁ।